নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুৰ্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা মতে এই সময়ছোৱাত অসমত বিনিয়োগ কৰিবলৈ বিশ্বৰ কেইবাটাও প্ৰতিষ্ঠানে ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে অসমে ইয়াৰ পূৰ্বে কেতিয়াও বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰা নাছিল। এই মঞ্চত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি অসমৰ বহুকেইটা বিষয় অৰ্থনৈতিক মঞ্চত উপস্থাপন কৰা হৈছে বুলিও ডক্টৰ শৰ্মাই মন্তব্য কৰে।
অসমে কেতিয়াও ৱৰ্ল্ড ইকনমিক ফৰামত অহা নাছিল। এইবাৰ অসমে প্ৰথমবাৰৰ বাবে ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিছে। ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত এইবাৰ 68খন দেশৰ হেড অব দ্য ষ্টেটে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমি অসমে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত যোগদান কৰিছে আৰু বহুত নজনা কথা আমি শিকিবও পাৰিছো আৰু অসমৰ বিষয়েও আমি বিশ্বৰ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি জনাব পাৰিছো।
মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অৰ্থনৈতিক উন্নয়নৰ মাইলৰ খুঁটি হৈ ৰব বুলিও আশা কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ এই মঞ্চৰ অন্তিমখন বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে ভাৰতলৈ ঘূৰি আহিব। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগে আজি অভিযান চলাই ভূতনাথ আৰু পামহিৰ পৰা কেইবা কোটি টকাৰ পলিথিনৰ বেগ জব্দ কৰে। জি এছ টি বিভাগৰ অধীক্ষক মনোজ দুৱৰীৰ নেতৃত্বত যোৱা এটা দলে গোপন সূত্ৰৰ পম খেদি এই পলিথিনৰ বেগসমূহ জব্দ কৰিবলৈ সক্ষম হয়। কেইবাখনো ট্ৰাকত বহিৰাজ্যৰ পৰা অনা পলিথিনৰ বেগসমূহ ভূতনাথ আৰু পামহিৰ পাঁচটা গুদামত ঘৰত নমাবলৈ পুনৰ পঢ়ি দিছো। কেইবাখনো ট্ৰাকত বহিৰাজ্যৰ পৰা অনা পলিথিনৰ বেগসমূহ ভূতনাথ আৰু পামহিৰ পাঁচটা গুদাম ঘৰত নমাবলৈ লোৱাৰ সময়তে জি এছ টি বিভাগৰ দলটোৱে জব্দ কৰে। কৰ অধীক্ষক মনোজ দুৱৰীয়ে জনোৱা মতে বাবুলাল গুপ্তা নামৰ এজন ব্যৱসায়ীয়ে ৰচিদ নোহোৱাকৈ তিনিখন ট্ৰাকত পলিথিনৰ বেগসমূহ কঢ়িয়াই আনিছিল। জব্দকৃত পলিথিনখিনিৰ মূল্য প্ৰায় 5 কোটি টকাতকৈও অধিক হ'ব বুলি কৰ অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অভিযানৰ অন্তত দলটোৱে ব্যৱসায়ীজনৰ 5টা গুদামঘৰ চিল কৰে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায়। সভাত আসন্ন বিধানসভা নিৰ্বাচনৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ সাংগঠনিক বিষয় লৈ আলোচনা কৰা হয়। আজিৰ সভাতে সমাগত নিৰ্বাচন কেন্দ্ৰিক কাম কাজসমূহ পৰিচালনা কৰিবৰ বাবে কেন্দ্ৰীয় আৰু জিলাভিত্তিক কেইবাখনো সমিতি গঠন কৰা হয়। একেদৰে বুথ পৰ্যায়ত দলটোৰ কৰ্মীসকলে কেনেদৰে কাম কাজ চলাই আছে সেই সন্দৰ্ভতো বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকেৰে হোৱা কথা বতৰাত অতুল বৰাই কয় যে দলে তৃণমূল পৰ্যায়ত ভেটি শক্তিশালী কৰাৰ বাবে কাম কৰি গৈছে আৰু এই ভেটি অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলাব। আগন্তুক গণৰাজ্য দিৱস উপলক্ষে শিৱসাগৰ জিলাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যসূচী, পেৰেড আৰু ৰাজহুৱা সমাৱেশস্থলীৰ পৰা 2 কিলোমিটাৰ পৰিসীমাৰ ভিতৰত ড্ৰোনৰ উৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ড্ৰোনৰ উপৰিও পেৰাগ্লাইডাৰ, হট এয়াৰ বেলুন আদিৰো উৰণ বা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। 25 আৰু 26 জানুৱাৰীত জিলাখনত এই নিৰ্দেশনা বাহাল থাকিব। অৱশ্যে প্ৰশাসন আৰু চৰকাৰৰ অনুমোদিত সুৰক্ষা সংস্থাসমূহৰ চৰকাৰী কাম কাজৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। 25 জানুৱাৰীত উদযাপন হ'বলগীয়া হোজাই জিলা দিৱসৰ সৈতে সংগতি ৰাখি আজি দবকাত ড্ৰাগছ বৰ্জনৰ সম্পৰ্কে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। হাজী আনফৰা আলী মহাবিদ্যালয়ত অনুষ্ঠিত সভাখনত জিলা আয়ুক্ত বনি ইনাম চাদাব আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটোত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ধেমাজি জিলাৰ চিৰাং চিলাপথাৰৰ কাৰেং চাপৰিত অহা 26ৰ পৰা 30 জানুৱাৰীলৈ 10ম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱৰ বাবে 600 বিঘা ভূমি সামৰি প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। মহোৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। এই মহোৎসৱত প্ৰায় 10,000 প্ৰতিনিধিয়ে অংশ ল'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।